নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। দেশজুৰি আজি 77 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ কৰ্তব্য পথৰ পৰা গণৰাজ্য দিৱস উদযাপনত ৰাষ্ট্ৰক নেতৃত্ব দিয়ে। গণৰাজ্য দিৱসৰ কুচকাৱাজত দেশৰ বৰ্ণাঢ্য সংস্কৃতি আৰু সামৰিক শক্তিৰ অনবদ্য প্ৰদৰ্শন দেখিবলৈ পোৱা যায়। এইবাৰৰ কুচকাৱাজত ব্ৰহ্মছ ছুপাৰছনিক ক্ষেপণাস্ত্ৰ প্ৰণালী, T-90 ভীষ্ম টেংক, অৰ্জুন মূল যুদ্ধ টেংক, আপাচে 68 হেলিকপ্টাৰ প্ৰদৰ্শনৰ লগতে ৰবটিক ডগ, মানৱবিহীন সেনা বাহন নিগ্ৰহ আদি ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ পৰাক্ৰম প্ৰদৰ্শন কৰা হয়। ইফালে গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পতাকা উৰুৱায়। নিজৰ ভাষণত ৰাজ্যপালগৰাকীয়ে দেশৰ কষ্টোপাৰ্জিত স্বাধীনতা প্ৰমূল্য বৰ্তাই ৰাখিবলৈ ৰাজ্যবাসীৰ প্ৰতি আহান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় জিলাৰ খনিকৰ খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পতাকা উৰুৱায়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে দেশৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদৰ প্ৰতি খনিকৰ খেলপথাৰত শ্ৰদ্ধা তৰ্পণ কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে লাখ লাখ স্বাধীনতা সংগ্ৰামীৰ ত্যাগ আৰু বীৰ শ্বহীদসকলৰ বলিদানক ত্ৰিৰংগ পতাকাৰ গৌৰৱে প্ৰতিনিধিত্ব কৰে বুলি মত প্ৰকাশ কৰে। অসম বিধানসভাৰ দ্বিতীয়টো চৌহদ ডিব্ৰুগড়ত স্থাপন হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 30 জানুৱাৰীত দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰিছে। তেওঁ কয় যে ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে গঢ়ি তোলা হ'ব। ইয়াৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। তেওঁ লগতে কয় যে ডিব্ৰুগড় অসমৰ দ্বিতীয়খন ৰাজধানী হ'ব পাৰে বুলি এসময়ত কোনেও কল্পনাই কৰা নাছিল। কাজিৰঙাত এলিভেটেড কৰিডৰ আৰু ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ নিৰ্মাণৰ কথা কোনেও ভবা নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিজেপি চৰকাৰৰ শাসনকালত সম উন্নয়নক সকলোতকৈ অগ্ৰাধিকাৰ দিয়া হৈছে। ৰাজ্যত অনুষ্ঠিত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সময়ত স্বাক্ষৰ কৰা বুজাবুজিৰ চুক্তিমৰ্মে আজি তিনিচুকীয়াত ৰাজ্যৰ দ্বিতীয়খন দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয় মঙলদৈত স্থাপন কৰা হৈছে। বিশ্বমানৰ কাৰিকৰী শিক্ষা প্ৰদান কৰিবলগীয়া এই বিশ্ববিদ্যালয়খন 200 কোটি টকা ব্যয় সাপেক্ষে 10 লাখ বৰ্গফুট এলেকাত নিৰ্মাণ কৰা হ'ব। নতুন দিল্লীৰ ৱৰ্ল্ড এডুকেশ্যন মিছনৰ সহযোগত বিশ্ববিদ্যালয়খন স্থাপন কৰা হ'ব। এই বিশ্ববিদ্যালয় উজনি অসমৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীসকলক দক্ষতা ভিত্তিত আৰু প্ৰযুক্তি আধাৰিত শিক্ষা প্ৰদান কৰা সহায়ক হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।
আজি আমাৰ এডভান্টেজ আছাম 2.0 সময়ত আমি এডটেক স্কিল ইউনিভাৰ্চিটি এখন স্থাপন কৰাৰ বাবে MOU এখন কৰিছিলোঁ। এখেতসকলে অৰুণাচলত এখন বিশ্ববিদ্যালয় চলাই আছে য'ত 5000তকৈ বেছি ষ্টুডেণ্ট আছে। তিনিচুকীয়াত আমাৰ প্লাষ্টিক পাৰ্কৰ লগতে তেওঁলোকে 250 কোটি টকা খৰচ কৰি এখন সুন্দৰ স্কিল বিশ্ববিদ্যালয় বনাব খুজিছে। আমি তেওঁলোকক মাতিও দিছোঁ বা মোক যিখিনি বিল্ডিং দেখুৱাইছে খুব অত্যাধুনিক পৰ্যায়ত কৰিব খুজিছে। সঁচাকৈয়ে যদি কামটো হৈ উঠে আমাৰ তিনিচুকীয়া আৰু উজনি অসমৰ ডাঙৰ অভাৱ এটা পূৰণ হ'ব।
মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত আজি অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক জয়ৰ বাবে 200 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। কোটাম্বিৰ বডোদাৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু টছত জয়ী হৈ মুম্বাই ইণ্ডিয়ানছক বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। নিৰ্ধাৰিত 20 অভাৰত মুম্বাই ইণ্ডিয়ানছে 4টা উইকেট হেৰুৱাই 199 ৰাণ সংগ্ৰহ কৰে। ডিব্ৰুগড় জিলাৰ মৰাণৰ এছ বি জি ডবা একাডেমীৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সদৌ অসম প্ৰাইজমণি ডবা প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। সামৰণি অনুষ্ঠানত মন্ত্ৰী বিমল বৰাই অংশগ্ৰহণ কৰি খেলুৱৈসকলক বঁটাসমূহ প্ৰদান কৰে। গুৱাহাটীৰ উজান বজাৰৰ ৰজাবাৰী নিবাসী কণ্ঠশিল্পী তথা অভিনেতা শৈলেন দাসৰ যোৱা নিশা মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 75 বছৰ। গুৱাহাটীৰ সাংস্কৃতিক গোষ্ঠী সমলয় প্ৰগতি শিল্পী সংঘৰ লগতে ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ সৈতেও তেওঁ ঘনিষ্ঠভাৱে জড়িত হৈ আছিল। আজি নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।